Good evening. Itu Agashwani Kohima. Samlaga khobor puri asim kungnongla. Prime Minister Narendra Modi prakwese ki India di ja 11 sal samoy bishi dango botlekan hoise. Yona Minister JP Nadda prakwese ki Modi led sarkar ba kam kore politics to anidise. Advisor G Ekudu Jamomi pra Nagaland laga coffee industry laga sambhavna janai dise aro State Health Department ba COVID-19 taiyar rakhya du sai jaise. Itia pura khobor. Prime Minister Narendra Modi prakwese ki 140 crore Indians laga ashirwad aro milaikina bhag loa pra takut kori de desh di ja 11 sal samoy alag alag sectors de bishi botlikan hoise. Ekta social media post ti tar prakwese ki sabka sath sabka vikas sabka vishwas sabka prayas pra guide kori gina NDA sarkar ba notun botlikan do tis bishi dangor hisab aro sensitivity logode bungjai dise. Shri Modi prakwese ki toka pisa pra samaj uthai diya dakte manukhan logode modob Sob milai dia aro sob jaga aage porhai dia di dorkar do rakise Prime Minister pra manukhan logode namo apra India laga vikas yatra du jaboli aro agodi 11 sal somoy India laga growth to apra survey koribuli koise Yona Minister aro BJP President JP Nadda pra koise ki Prime Minister Narendra Modi led sarkar pra desh laga political culture bodli kori dikena kam koria aro zimidar rakhi dia logot responsive sarkar laga politics tu ani dise ekta press conference Nai Delhi di sarkar laga 11 sal somoy pura hua laga di kotha kori tar pra koise ki sarkar ba notun normal banai gena desh laga political chehra bodli kori reforms gandu ani dise
when I talk about political culture I talk about the From negativism to positive, हम ये भी कह सकते हैं कि optimism में विकास, आविष्कार और नवाचार ये तीनों चीजें जुड़ी हैं। आज हम development भी कर रहे हैं और उसके साथ साथ हम best practices भी ला रहे हैं।
Shri Nadda pra koise ki ja 10 sal samay di sarkar pra samaj laga sob section di SC, ST aro OBC communities karne kam kurise aro mahila pra jari rakhya unnati laga sapna uthai dibole bi kam kurise. Chief Minister Dr. Nipi Riopra, Prime Minister Narendra Modi led NDA Sarkar Logodi office di 11 sal pura hua aro center di naruki kena disira term laga sabse pahla anniversary di congratulate kurise. Dr. Riopra, itu kamiyab to manukhan laga biswas aro motop laga testament ekta asibili koise. Darbra kuise ke Nagaland di PDA Sarkar pra pura desh aro NDA partners logodi milai kena itu dangor occasion to manaya se. Chief Minister ba sob milai kena rakhya unnati aro democratic values takut kuri di State Sarkar laga commitment du janai dise. India bra seva, sochasan aru garib kalyan laga principle bra jari rakhya dangor botli hua ekta decade thaki ase. Agashwani News Kohimar bra ekta special feature du agot di 11 sal somoy sarkar bra dorkar sector di kam kuria khan laga janai dibole ase. Aji ami khan bra notice India laga unnati di dorkar rakhibo jontu ekta somoy de bishi dor thakia tu etia connectivity aru aki porhai ja laga ekta nishan hisabi thaki ase.
Ja 11 sal somoy sarkar para notice de infrastructure eklan hoy kintu manu han de invest kuriche flagship schemes khan PM divine notice special infrastructure development scheme aro aspirational districts program para grassroots de bishi age parai dise 3 lakh upor tribal gatherers khan vandan yojana para madad dise 434 farmer producer companies para 2 lakh upor kisan khan ke labh paigina organized agri business logote madad dise region to organic produce edible oil aro traditional products khan bamboo agarwood aro iris silk karne ekta hobo jise education aro health de indicator can accessible hoy ase cultural festivals museum projects aro dunya para pehchan kuria unesco tag to assam laga moidam para paigine northeast para nijor laga identity to dunya logo dekhai ase india itihas laga margin para northeast to desh laga growth engine ekta bishi joldi hoy ase region jontu diversity te dun ase itu to hobita de sob posti vele aro awas khan dun hoy kina national itihas te nijor jaga banai ase kunu akashwani news koima
Agashwani Kohimar pra apni khan logote khobor ani di ase taza khobor honibo karone ami khan laga ek sandals AIR news alerts aro AIR underscore Kohima di follow koribi apni khan baidu khobor do news on your app or YouTube channel AIR news Kohima pra bhi honiboli paribo Welcome back apni khan samlaga khobor honi ase Advisor for Land Resources G. Ekutu Jemomibra, Nagaland laga coffee industry laga dangor sambhavna thakya janagina, pura dunia di paijan kuri diado aji janase. Coffee canvas, kohimadi kutaguri tarba local communities logodi, coffee culture, manibuli aro sarkarba sustainable, eco-friendly farming bra aro sector por hai diadhan janai dise.
We have developed 11,186 hectare coffee. so far in the state, which constitute only 1.08% of the total potential area. The rise of coffee culture presents a wealth of opportunities, from thriving plantations, processing units, ecotourism, to coffee tea cafes.
Shri Jammumi Brakwesi ke Sarkarban Nagaland Coffee Do State Laga Unique Selling Point Hisab Janaisi Aro Iru Cultivation Do 2047 Dakti 50,000 Hectare Di Par Haidi Bali Target Milai Dise Nagaland Coffee Do Kabule Bishi Alak Thagya Garan International Paijan Hoise Aro Entrepreneurs Logodi Global Brands Panaigina Local Manokan Empower Kore Dibali Aro State Laga Talk of South Haidi Bali Koise Health Minister P. Paiwang Konyakpra at the high-level meeting to COVID-19 karne tayar rakhiati Kohimadi Commissioner Secretary, Director aro dusra Department officials lokoti rakise. Minister ba hutai saftan rakhikana surveillance jari rakhibuli aro public health Gautam Khandu sob health units di takot kuri dibuli janadise. Meeting bra state laka tayar rakhiati manpower, tawe, oxygen supply aro surveillance system khan saijase. Officials prakwesi ki itia thakya COVID-19 cases to halka ase aru judi konoba durghatna hoile samna koribuli pura taiyar ase aru manukhan logot bohina koribuli kintu COVID-19 protocol di hat safa rakhi aru respiratory hygiene khan rakhibuli sallah dise State Department of Local Meteorology aro Consumer Protection pra ekta awareness program do aji wokhari rakhigena manukhan logodi vyapar di niyam noha kam upor nichur hak laga janai dibuli rakise eventi ADC worker Rainbow Mo Izongpra consumer hak lagai dibuli dorkar janai digena issues kan expired bostu dam bishi mangya aro receipt na dia laga janai dise iki somoy ni member district consumer disputes retrieval forum sorinthang inibra manukhan logodi niyam noha kam upor report koribuli anurodh kori consumer rights to goods or services the sarkar scheme si milai gina sibili koise International Day of Yoga 2025 hobuli thakya kod agashwani news koihmar bra apni khan lokoti ekta special series practice yoga for good health and wellness to anidi ase yoga practice korigina gao bahal thakibuli karone hotai din ami khan bra alak alak postures laka janibuli babo salpa matlab ekta locus ase idu asanas bra pet mati di rakhigina thing aru chest upor di uthai rakhi ase idu bra komor bikhado ভাল কৰি দি আৰু কমৰ লগা মাজলছ আৰু কিডনী ৰিজন দি তাকত কৰি দি আছে ইটো আসনাস পৰা গাঁও ওজন দি ঠিক ৰাখিবলৈ দি আৰু ডাইজেশ্যন দি মুতব দি আছে আকাশবাণী চি এছ আৰ টুৱেনচাং ব্ৰা চিলভাৰ জুবলিটো কালি মানে বুলি পৰা তৈয়াৰ আছে অকিশ্যন দি ডেপুটি কমিশ্যনাৰ টুৱেনচাং লিট্ৰং লাটং বি ৰজাদো গেষ্ট অফ অনাৰ হিচাপে যোগ ল'বলৈ আৰু হেড অফ প্ৰগ্ৰাম আকাশবাণী কহিমা অভিনৱ লাচুব্ৰা জুবলি গ্ৰীডিংছটো জনাই দিবলৈ আছে আৰু ৰাজা ৰাঘুবংশী লোকটি মেঘালয় দি মৰাই দিয়া কেছটি বেছি ডাঙৰ খোলাচা হৈ কিনে তাই লগা মাইকী স্বনাম ৰাঘুবংশী পৰা নান্দগঞ্জ পুলিচ ষ্টেচন উত্তৰ প্ৰদেশী জাগালি চেৰেণ্ডাৰ কৰিছে মেঘালয় পুলিচ লগা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম পৰা কেছ লগতি জৰিয়তে চাৰিটা মানুহ কাণ্ড গ্ৰেপ্তাৰ কৰি লৈছে ইন্দোৰ পৰা আহি কাপলটো মেঘালয় দি হানিমুন কাৰণে যাইছে কিন্তু মে 23 তাৰিখ তাইজন বি হেৰাই যাইছে পাছতে ৰাজা লগা মুক্ত মুত হোৱা গাঁৱটো পাইছে কিন্তু সুনাম বিচাৰিয়া কামটো জাৰি যাইছে খবৰ চাইছে হেডলাইনছ দুবাৰ জনাই দি আছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা কৈছে কি ইণ্ডিয়া দি যা 11 সমাৱেশী ডাঙৰ বদলি খান হৈছে ইউৰ' মিনিষ্টাৰ জে পি নাড্ডা পৰা কৈছে মোদী লেট চৰকাৰ বা কাম কৰিয়া পলিটিক্সো আনি দিছে এডভাইজাৰ জি একোডু জামুমিৰ পৰা নাগালেণ্ড লগা কফি ইণ্ডাষ্ট্ৰী লগা সম্ভাৱনা জনাই দিছে আৰু ষ্টেট হেল্থ ডিপাৰ্টমেণ্টৰ পৰা COVID-19 তৈয়াৰ ৰাখিয়াটো চাই যাইছে ইটোৰ লগত আজি চাম লগা খবৰ ইমান ডিচেছ কৰি আছে শুনি থাকিবি আহিয়াকালি ফুজ 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে